জাকুব অধ্যায় 4। তোমালোকৰ মাজত ৰণযুদ্ধ কৰ পৰা হয় আৰু বিৰোধনো কৰ পৰা হয়। তোমালোকৰ অংগ প্ৰত্যংগত যুদ্ধ কৰা যি সুখাভিলাষ তাৰ পৰা নহয়নে? তোমালোকে অভিলাষ কৰা কিন্তু নোপোৱা। তোমালোকে নৰবধ আৰু ঈৰ্ষা কৰা তথাপিও কৃতাৰ্থ হ'ব নোৱাৰা। তোমালোকে বিৰোধ আৰু ৰণযুদ্ধ কৰা তোমালোকে নোপোৱা কাৰণ তোমালোকে যাচনা নকৰা। যাচনা কৰিলেও নোপোৱা কিয়নো কুভাৱেৰে অৰ্থাৎ নিজ নিজ সুখাভিলাষত ব্যয় কৰিবৰ কাৰণেহে যাচনা কৰা। সেই ব্যভিচাৰিণীবিলাক, জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াত তোমালোকে নাজানানে? এতেকে যিজনে জগতৰ মিত্ৰ হ'বলৈ ইচ্ছা কৰে তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়। নাইবা শাস্ত্ৰে অনৰ্থক ৰূপে কয় বুলি তোমালোকে ভাবিছানে? যি আত্মা তেওঁ আমাক বাস কৰাইছিল সেই আত্মাই অসূয়ালৈ হাবিয়াস কৰেনে? কিন্তু তেওঁ মহা অনুগ্ৰহ দান কৰে। এতেকে শাস্ত্ৰে কয়,
ঈশ্বৰ অহংকাৰীবিলাকৰ বিপক্ষ হয় কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।
এতেকে তোমালোক ঈশ্বৰৰ বশীভূত হোৱা কিন্তু ছয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। ঈশ্বৰৰ ওচৰলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ ওচৰলৈ চাপিব। হে পাপী মানুহ, তোমালোকৰ হাত শুচি কৰা। হে দুই মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা। ব্যাকুল হৈ সুখ আৰু ক্ৰন্দন কৰা, তোমালোকৰ হাঁহি সুখ হৈ যাওক আৰু তোমালোকৰ আনন্দ বিষাদ হৈ যাওক। প্ৰভুৰ আগত তোমালোকে নিজ নত কৰা, প্ৰভুৰ আগত তোমালোকে নিজক নত কৰা, তাতে তোমালোকক উন্নত কৰিব। হে ভাইবিলাক, তোমালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নক'বা। যিজনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সুদ বিচাৰ কৰে, তেওঁ বিধানৰ বিৰুদ্ধে কথা কয় আৰু বিধানৰ সুদ বিচাৰ কৰে। কিন্তু তুমি যদি বিধানৰ সুদ বিচাৰ কৰা, তেন্তে বিধান পালনকাৰী নহয় বিচাৰকৰ্তা হৈছা। বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজনা মাত্ৰ, তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ। কিন্তু চুবুৰীয়াৰ সুদ বিচাৰ কৰা যি তুমি, তুমিনো কোন? এতিয়া চোৱাচোন, তোমালোকে বোলা আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ তাতে এবছৰ থাকি বেহা বেপাৰ কৰি লাভ কৰিম। কাইলৈ কি ঘটিব তাক তোমালোকে নাজানা। তোমালোকৰ জীৱননো কি? কিয়নো এখন্তক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাৱ, তোমালোকে সেই ভাৱস্বৰূপ। তাৰ সলনি বৰং এই কথা কোৱা, প্ৰভুৰ ইচ্ছা হলে আমি জীয়াই থাকি এই কৰ্ম বা সেই কৰ্মকে কৰিম। কিন্তু এতিয়া তোমালোকে নিজ নিজ দৰ্প কথাত শ্লাঘা কৰিছা। এই সকলো শ্লাঘা মন্দ। এতেকে যিকোনোৱে সৎকৰ্ম কৰিবলৈ জানিও তাক নকৰে, তাৰ পাপ হয়।